সুপার হিটস 93.5 রেড এফএম ৰ মৰ্নিং নম্বৰ 1 পৰ মেণ্ডি আৰু এটা চাৰ গানে চিপকে শুনাৰ লগে লগে সময় হ'ল আজিৰ জনহিত মে ৰেডৰ
জনহিত মে ৰেড।
আৰু এটা আপোনাক এয়া ক'ব বিচাৰিছো যে আপুনি যদি অফিচৰ পৰা ওলাই ঘৰলৈ যোৱাৰ পিছতো বাৰে বাৰে আপোনাৰ অফিচিয়েল ইমেইল চেক কৰি থাকে, সেইটো কিন্তু বৰ এটা ভাল হেবিট নহয়। আৰু সেই ষ্ট্ৰেছে হয়তো আপোনাৰ বিভিন্ন শাৰীৰিক সমস্যা আপোনাক আনি দিব পাৰে। আৰু সেইটো মই কোৱা নাই, এটা নতুন ৰিচাৰ্চে কৈছে। আৰু সেইকাৰণে ঘৰলৈ যোৱাৰ পিছত বাৰে বাৰে ষ্ট্ৰেছফুল হৈ আপুনি অফিচিয়েল ইমেইল চেক নকৰিব। জাষ্ট বি ৰিলেক্স এণ্ড এনজয় লাইফ, ৰাইট? এনিৱেজ, এতিয়া ইয়াৰ লগে লগে মই কিন্তু প্লে কৰি দিছোঁ আকৌ বঢ়িয়া ট্ৰেক। আপুনি এনজয় কৰি আছে মৰ্নিং নাম্বাৰ 1 93.5 ৰেড এফএম, বজাতে ৰহক।